দানিয়েল ন অধ্যায়। দানিয়েলৰ প্ৰাৰ্থনা আৰু দৰ্শনত দেখা সত্তৰ সপ্তাহৰ বিষয়। মাদিয়া বংশৰ অহজবেৰুচৰ পুত্ৰ দাৰিয়াবছক কলদিয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল। দাৰিয়াবছৰ ৰাজত্বকালৰ প্ৰথম বছৰত মই দানিয়েলে ভাববাদী জিৰিমিয়ালৈ অহা জিহুৱাৰ বাক্য থকা পুথি পঢ়িছিলোঁ। মই পঢ়ি জানিব পাৰিছিলোঁ যে ইয়াত সত্তৰ বছৰলৈকে জিৰচালেম ত্যাগ কৰি সমাপ্ত কৰা হ'ব। তেতিয়া মই লঘোণ দি চট কাপোৰ পিন্ধি ছাইত বহি অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ। মই মোৰ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু পাপ স্বীকাৰ কৰি ক'লোঁ, হে প্ৰভু, আবেদন কৰোঁ আপুনি মহান আৰু অসাধাৰণ। আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্বাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ। আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ। আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্য লোক, পূৰ্বপুৰুষ আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ। হে প্ৰভু, ধাৰ্মিকতা আপোনাৰেই। যিহুদাৰ লোক, জিৰচালেম নিবাসী আৰু সকলো ইজৰাইলৰ লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইজৰাইলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে। হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে, কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ। আমি তেওঁ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰেই আছে। আমাৰ ঈশ্বৰ জিহুৱাৰ বাক্য আমি শুনা নাই আৰু তেওঁ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই। ইজৰাইলী লোকসকলে আপোনাৰ বিধান লংঘন কৰিলে আৰু বিপদগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ'ল। ঈশ্বৰৰ দাস মুচিৰ বিধানত লিখা হাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে, কাৰণ আমি তেওঁ বিৰুদ্ধে পাপ কৰিলোঁ। জিহুৱাই আমাৰ আৰু আমাৰ শাসনকৰ্তাসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে, কিয়নো জিৰচালেমলৈ যেনে কৰা হ'ল গোটেই আকাশমণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই। মুচিৰ বিধানত লিখাৰ দৰে সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি আমাৰ ঈশ্বৰ জিহুৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই। সেইকাৰণে জিহুৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে, কাৰণ আমাৰ ঈশ্বৰ জিহুৱাই কৰা সকলো কাৰ্য ধৰ্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই। এতিয়া সেই আমাৰ প্ৰভু ঈশ্বৰ মিছৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্ৰমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্তিমন্ত কৰি ৰাখিলে, কিন্তু আমি এতিয়াও পাপ আৰু দুষ্কৰ্ম কৰি আছোঁ। হে প্ৰভু, বিনয় কৰোঁ আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ জিৰচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে জিৰচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্ৰ হৈছে। এতেকে সেই আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্ৰহৰ বাবে কৰা মিনতি শুনক। আপোনাৰ অভিপ্ৰায়ৰ বাবে ধ্বংস হোৱা আপোনাৰ পবিত্ৰ স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক। হে মোৰ ঈশ্বৰ, কাণ পাতক, চকু মেলি আমাক চাওক আমি উচ্ছন্ন হলো। আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ। হে প্ৰভু শুনক, হে প্ৰভু ক্ষমা কৰক, হে প্ৰভু মনোযোগ দিয়ক আৰু কাৰ্য কৰক। হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্ৰায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে। এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইজৰাইলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্বতৰ হৈ ঈশ্বৰ জিহুৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ, এনেকি গধূলিৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্ৰাৰ্থনা কৰি আছিলোঁ। সেই সময়ত আগেৰে দৰখনত দেখা মানুহ যি গাব্ৰিয়েল, তেওঁ মোৰ ওচৰলৈ বেগেৰে উৰি আহিল। তেওঁ মোক বিবেচনা শক্তি দিলে আৰু মোক ক'লে, হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ। যেতিয়া তুমি অনুগ্ৰহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়া আজ্ঞা দিয়া হৈছিল আৰু মই তাক তোমাৰ আগত ক'বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেইকাৰণে কথাটো বিবেচনা কৰা আৰু দৰখনৰ কথাবোৰ বুজা। অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়চিত্ত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক'বলৈ আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ তোমাৰ লোক আৰু তোমাৰ পবিত্ৰ স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে। সেয়ে জানি লোৱা আৰু বুজি লোৱা যে জেৰুচালেম পুনৰ নিৰ্মাণ কৰা আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্তাজন অহালৈকে 7 সপ্তাহ আৰু 62 সপ্তাহলৈকে হ'ব। যন্ত্ৰণাৰ সময় স্বত্তেও গড়েৰে সৈতে জেৰুচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ'ব। 62 সপ্তাহৰ পাছত অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ'ব আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ'ব আৰু শেষলৈকে সেই ঠাই যুদ্ধ হ'ব। আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে। 1 সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিনলগীয়া দেউকাৰৰ সৈতে আহিব আৰু ধ্বংস কৰিব। ধ্বংস কৰাজনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰষুণ হ'ব।